এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজ নাৰায়ণ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অত্যন্ত যোগাত্মক আৰু সুদূৰপ্ৰসাৰী বিস্তৃত তথা গোলকীয় কৌশলগত অংশীদাৰিত্ব আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি যাব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। পাঞ্জাবৰ বান পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে। বতৰ বিজ্ঞান বিভাগে অহা দুদিনত ৰাজ্যখনত নতুনকৈ বৰষুণ হোৱাৰ সম্ভাৱনাৰ আগলি বাতৰি বতৰা দিয়া নাই। আজি অনন্ত চতুৰ্দশীৰ দিনটোত মুম্বাইৰ গণেশ উৎসৱৰ সামৰণি পৰিব আৰু বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত আজি ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অত্যন্ত যোগাত্মক আৰু সুদূৰপ্ৰসাৰী বিস্তৃত তথা গোলকীয় কৌশলগত অংশীদাৰিত্ব আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এটা বিবৃতিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে তেওঁ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আৱেগ আৰু ভাৰত আমেৰিকাৰ সম্বন্ধৰ যোগাত্মক দিশসমূহক উপলব্ধি কৰিব পাৰিছে। ৱাশ্বিংটনত যোৱা নিশা সংবাদ মাধ্যমত ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছিল যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত থকা বিশেষ সম্বন্ধক লৈ চিন্তা কৰাৰ কাৰণ নাই। তেওঁ শ্ৰীমোদীক এজন দক্ষ প্ৰধানমন্ত্ৰী হিচাপে অভিহিত কৰি কৈছিল যে তেওঁলোকৰ বন্ধুত্ব অটুট থাকিব। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি যাব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। এটা টিভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰীমতী সীতাৰমণে কয় যে একমাত্ৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ খাতিৰত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে ৰাছিয়াৰ পৰা তেলৰ আমদানিয়ে হওক বা আন কোনো বস্তুৱে হওক, দৰ আৰু পৰিবহণ ব্যয়ৰ কথা বিবেচনা কৰি চৰকাৰে দেশৰ চাহিদাৰ দিশৰ পৰা উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই 50% প্ৰতিশুল্ক আৰোপ কৰাৰ ফলত প্ৰভাৱিত ৰপ্তানিকাৰীসকলক সহায় কৰাৰ বাবে বিশেষ ব্যৱস্থা সন্দৰ্ভত কাম কৰি আছে। তেওঁ কয় যে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ লক্ষ্য সকলো সামগ্ৰী দেশত নিৰ্মাণ কৰাই নহয়, বৰং অনিশ্চয়তাৰে ভৰা গোলকীয় বাণিজ্য নীতিৰ ফলত উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিত আত্মসন্মান বৰ্তাই ৰখাও। পঞ্জাৱৰ বান পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে। বতৰ বিজ্ঞান বিভাগে অহা দুদিনত ৰাজ্যখনত নতুনকৈ বৰষুণ হোৱাৰ সম্ভাৱনাৰ আগলি বতৰা দিয়া নাই। অৱশ্যে বাক্ৰা আৰু পোংক বান্ধৰ পৰা নিয়ন্ত্ৰিতভাৱে পানী মুকলি কৰি দিয়া বিষয়টো এতিয়াও চিন্তাৰ কাৰণ হৈ আছে। বাক্ৰা ব্যাস ব্যৱস্থাপনা পৰিষদৰ অধ্যক্ষই বেছকৈ পানী মুকলিকৈ দিয়াৰ ফলত নতুনকৈ কোনো বিপদৰ আশংকা নাই বুলি আশ্বাস দিছে। বান বিধ্বস্ত ৰাজ্যখনত যোৱা দুদিনত নতুনকৈ কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 23খন জিলাৰ 1948খন গাঁৱৰ 3,84,000 লোক প্ৰভাৱিত হৈছে। বানৰ ফলত শস্য পথাৰৰো বিস্তৰ ক্ষতি হৈছে আৰু ভালেসংখ্যক লোক গৃহহাৰা হৈছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে তেওঁ পাঞ্জাৱত বানৰ ফলত হোৱা ক্ষয় ক্ষতি বিশদ প্ৰতিবেদন প্ৰধানমন্ত্ৰীৰ ওচৰত দাখিল কৰিব। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে পাঞ্জাবৰ পৰিস্থিতি ভয়াৱহ। কেন্দ্ৰীয় চৰকাৰে এই পৰিস্থিতি দূৰ কৰাৰ বাবে চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলি শ্ৰীচৌহানে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনলৈ সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। দিল্লীত যমুনা নৈৰ জলস্তৰ ক্ৰমাৎ হ্ৰাস পাইছে যদিও নৈখনৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেদি বৈ আছে। মহানগৰখনৰ ভালেমান অংশত বান সদৃশ পৰিস্থিতি অপৰিৱৰ্তিত আছে। শেহতীয়া তথ্য অনুসৰি পুৰণি ৰেল দলঙত জলস্তৰ 206.36 মিটাৰলৈ হ্ৰাস হৈছে। সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে দ এলেকাত বাস কৰা লোকসকলক নিৰাপদ স্থান আৰু আশ্ৰয় শিবিৰলৈ আঁতৰাই নিয়া হৈছে। বিষয়াসকলে কৈছে যে বান প্ৰভাৱিত লোকসকলৰ বাবে মুঠ 38টা স্থানত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। মৰিছাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীন চন্দ্ৰ ৰামগোলাম অহা 9 ছেপ্টেম্বৰত 8-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনাত মিলিত হ'ব। শ্ৰীৰামগোলামে মুম্বাই, বাৰাণসী, অযোধ্যা আৰু তিৰুপতি ভ্ৰমণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই ভ্ৰমণে ভাৰত আৰু মৰিছাছৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ শাসনকালত শ্ৰীৰামগোলাম প্ৰথমবাৰৰ বাবে দ্বিপাক্ষিক ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি অনন্ত চতুৰ্দশীৰ দিনটোত মুম্বাইৰ গণেশ উৎসৱৰ সামৰণি পৰিব। মহানগৰখনৰ বিভিন্ন স্থানত গণেশৰ মূৰ্তিসমূহ আজি বিসৰ্জন দিয়া হ'ব। মহানগৰ আৰক্ষী আৰু স্থানীয় প্ৰশাসনসমূহে এই উপলক্ষে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। গণপতিক বিদায় জনাবলৈ মহানগৰৰ বীচসমূহত হ'ব পৰা বৃহৎ জনসমাগমক পৰ্যবেক্ষণৰ বাবে বিভিন্ন স্থানত 10,000 শক্তিশালী কেমেৰা স্থাপন কৰা হৈছে। গিৰগাঁও, চাওপতি, দাদৰ, জুহু, ভাৰ্চভা আৰু পোৱাইৰ দৰে জনপ্ৰিয় বিসৰ্জন স্থানসমূহত বহুসংখ্যক আৰক্ষী নিয়োগ কৰা হ'ব। মহিলাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ভয়া স্কোৱাডে সাধাৰণ পোছাকত ৰাজপথত টহল দিব। প্ৰাকৃতিক জলভাণ্ডাৰসমূহৰ প্ৰদূষণ ৰোধ কৰাৰ বাবে মহানগৰখনৰ স্থানীয় নিকায়সমূহে ঘৰুৱা আৰু সমূহীয়া পূজাৰ ক্ষেত্ৰত ভক্তসকলক কৃত্ৰিম পুখুৰীত মূৰ্তি বিসৰ্জনৰ আহ্বান জনাইছে। পৌৰ নিগমেও মূৰ্তি বিসৰ্জনৰ নামত সাগৰীয় প্ৰাণীক অসুবিধা নিদিবলৈ জনসাধাৰণক আহ্বান জনাইছে। আইন শৃংখলা বিভাগৰ যুটীয়া আয়ুক্ত সত্যনাৰায়ণে প্ৰকাশ কৰা অনুসৰি আজি মুম্বাইৰ ৰাজপথত প্ৰায় 25,000 আৰক্ষীয়ে পৰিস্থিতিত চোকা দৃষ্টি ৰাখিব। নিৰাপত্তা ৰক্ষাত ড্ৰোনো ব্যৱহাৰ কৰা হ'ব। প্ৰথমবাৰৰ বাবে মুম্বাই আৰক্ষীয়ে গণপতি বিসৰ্জনৰ সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি ব্যৱহাৰ কৰিব। আৰক্ষীয়ে বিসৰ্জনৰ পাছত মূৰ্তিৰ ফটো তোলা আৰু এনে ফটো সামাজিক মাধ্যমত প্ৰচাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে। দক্ষিণ কোৰিয়াৰ গুৱাংজুত আজিৰ পৰা হ'বলগীয়া বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাত ভাৰতৰ এটা 12-জনীয়া দলে অংশ ল'ব। প্ৰতিযোগিতাত যোৱাবাৰ 3টা সোণ আৰু এটা ব্ৰঞ্জৰ পদকেৰে শীৰ্ষত থকা ভাৰতে এই সাফল্যৰ পুনৰাবৃত্তি কৰাৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব। অৱশ্যে যোৱাবাৰৰ চেম্পিয়ন ওজাস দেউতালে আৰু অদিতি গোপীচান্দ স্বামী দলৰ বাবে কোৱালিফাই নোহোৱাত এইবাৰৰ প্ৰতিযোগিতাত ভাগ ল'ব নোৱাৰে। ৰিকাৰ্ভ আৰ্চাৰীত ভাৰতে এতিয়ালৈকে সোণৰ পদক জয় কৰা নাই। এইবাৰো পুনৰ দীপিকা কুমাৰী আৰু ধীৰাজ বোম্মা দেৱাৰাই সোণৰ পদক জয়ৰ চেষ্টা চলাব। এইবাৰ পুৰুষৰ ৰিকাৰ্ভ দলৰ পৰা তৰুণদীপ ৰায় আৰু অতনু দাসৰ দৰে অভিজ্ঞ খেলুৱৈ বাহিৰ হৈছে। বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত আজি ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰত বৰ্তমানলৈকে খেলা ছুপাৰ ফ'ৰ পৰ্যায়ৰ দুখন খেলৰ এখনত জয়ী হৈ আৰু এখন খেলত ড্ৰ খেলি 4 পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষত আছে। ভাৰতীয় দলটো প্ৰতিযোগিতাৰ এখনো খেলত পৰাজিত হোৱা নাই আৰু এইবাৰৰ এছিয়া কাপৰ খিতাপত প্ৰবল দাবীদাৰৰূপে বিবেচিত হৈছে। আজি বিয়লি 5 বজাত হ'বলগীয়া ছুপাৰ ফ'ৰ পৰ্যায়ৰ আন এখন খেলত কোৰিয়া আৰু মালয়েছিয়া মুখামুখি হ'ব। ইটালীৰ জেনিক চিনাৰে US অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ ছেমিফাইনেলত কানাডাৰ ফেলিক্স আউজাৰ আলিয়াছাইমক 6-1, 3-6, 6-3, 6-4 ছেটত পৰাস্ত কৰে। বহু প্ৰত্যাশিত ফাইনেলত জেনিক চিনাৰ স্পেইনৰ কাৰ্লোছ আলকাৰজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মহিলাৰ ছিংগলছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আমাণ্ডা আনিছিমোভাই ছেমিফাইনেলত জাপানৰ নাওমী অ'ছাকাক 6-7, 7-6, 6-3 ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকী ফাইনেলত যোৱাবাৰৰ বিজয়ী বেলাৰুছৰ আৰিয়ানা ছাবালেংকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। ছাবালেংকাই ছেমিফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেছিকা পেগুলাক পোনপটীয়া ছেটত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত আজি নিশা 5ম বাছনিৰ স্পেইনৰ জুটি মাৰ্চেল গ্ৰেনোলাৰ্ছ আৰু আৰ্জেণ্টিনাৰ হৰাচিঅ জেবালছ, ষষ্ঠ বাছনিৰ ব্ৰিটেইনৰ জুটি জো ছেলিছবুৰী আৰু নীল স্কুপস্কীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে মহিলাৰ ডাবলছত কানাডাৰ গেব্ৰিয়েলা ডাব্ৰৱস্কী আৰু নিউজিলেণ্ডৰ ইৰিন ৰাউটলিহে শীৰ্ষ বাছনিৰ কেটেৰিনা চিনিয়াকোভা আৰু টেইলৰ টাউনছেণ্ডক 6-4, 6-4 ছেটত পৰাজিত কৰি খিতাপ দখল কৰে। মিক্সড ডাবলছত ইটালীৰ ছাৰা ইৰাণী আৰু আন্দ্ৰিয়া ভাভাছৰিৰ জুটিয়ে ইগা চিৱাটেক আৰু কেছপাৰ ৰুড জুটিক 6-3, 5-7, 10-6 ছেটত পৰাস্ত কৰি খিতাপ দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অত্যন্ত যোগাত্মক আৰু সুদূৰপ্ৰসাৰী বিস্তৃত তথা গোলকীয় কৌশলগত অংশীদাৰিত্ব আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি যাব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। পাঞ্জাবৰ বান পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে। বতৰ বিজ্ঞান বিভাগে অহা দুদিনত ৰাজ্যখনত নতুনকৈ বৰষুণ হোৱাৰ সম্ভাৱনাক আগলি বতৰ দিয়া নাই। আজি অনন্ত চতুৰ্দশীৰ দিনটোত মুম্বাই গণেশ উৎসৱৰ সামৰণি পৰিব। আৰু বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত আজি ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।